ويعبدون من دون الله ما لم ينزل به سلطانا وما ليس لهم به علم وما للظالمين من نصير
আর সিহঁতে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল প্ৰমাণ অৱতীৰ্ণ কৰা নাই আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। জানি চোৱা, জালিমসকলৰ কোনো সহায়কাৰী নাই।